কলছীয়া পত্ৰ দুই অধ্যায়। আপোনালোকক সহায় কৰাৰ কাৰণে মই কিমান কঠোৰ প্ৰতিকূল অৱস্থা মুখামুখি হৈছোঁ সেই বিষয়ে আপোনালোকে জনাটো মই বিচাৰোঁ। যিসকল লাইডিকিয়াত আছে আৰু যিমান মানুহে মোৰ মাংসময় মুখ দেখা নাই, সেইসকলৰ বাবেও মোৰ যুঁজ হৈ আছে। মই বিচাৰোঁ তেখেতসকলৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেখেতসকলে প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধৰণত ধনী হ'বৰ বাবে যেন ঈশ্বৰৰ নিগুৰ তত্ত্ব জানে। সেই নিগুৰ তত্ত্বই হ'ল খ্ৰীষ্ট। সেই খ্ৰীষ্টতে জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে। কোনেও যেন আপোনালোকক প্ৰলোভন বাক্যৰে নুভুলায়, এইকাৰণে মই এইবোৰ কথা কৈছোঁ। আৰু মই শাৰীৰিকভাৱে উপস্থিত নাথাকিলেও আত্মাৰে আপোনালোকৰ লগত আছোঁ। আনন্দ কৰি আপোনালোকৰ সুৰীতি আৰু খ্ৰীষ্টত আপোনালোকৰ বিশ্বাসৰ যি অললতা সেয়া চাই আছোঁ। এতেকে আপোনালোকে খ্ৰীষ্ট যীশুক যেনেকৈ গ্ৰহণ কৰিলে তেনেকৈ তেওঁতেই জীৱন যাপন কৰক। তেওঁতে দৃঢ়ৰূপে শিপা ধৰি তেওঁত গঠা হৈ যেনেকৈ শিক্ষা পাইছিল তেনেকৈ বিশ্বাসত থিৰ হৈ থাকক আৰু ধন্যবাদত উপচি পৰক। বিশ্বাস আৰু সদাচৰণত থিৰে থাকিবলৈ উদগনি। কোনোৱে যেন আপোনালোকক দৰ্শন বিদ্যা আৰু প্ৰবঞ্চনৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এইকাৰণে সাৱধান হ'ব। এইবোৰ মানুহ পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ খ্ৰীষ্টীয়ৰ অনুৰূপ নহয়, কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিকৰূপে নিবাস কৰে। যিজন সকলো আধিপত্য আৰু ক্ষমতাৰ মূৰ, তেওঁতে আপোনালোক সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছে। তেওঁতে আপোনালোক বিনাশেৰে কৰা চূন্নত মাংসময় শৰীৰৰ বস্ত্ৰস্বৰূপে হুলুকাই পেলোৱাৰ দ্বাৰাই আপোনালোকে খ্ৰীষ্টৰ চূন্নতৰে চূন্নত হ'ল। বাপ্তিষ্মত আপোনালোক তেওঁৰে সৈতে মৈদামত থোৱা হ'ল আৰু ঈশ্বৰৰ কাৰ্য সাধন শক্তিত বিশ্বাস কৰাৰ দ্বাৰাই তেওঁৰ সৈতে তোলাও হ'ল। আৰু আপোনালোকে যেতিয়া অপৰাধত আৰু মাংসৰ অচূন্নতত মৃত আছিল, তেতিয়া ঈশ্বৰে তেওঁৰ সৈতে আপোনালোকক জীয়ালে আৰু বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে। আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণ পত্ৰখন আমাৰ বিপক্ষে আছিল, সেইখন তেওঁ মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই সেইখন দূৰ কৰিলে। তেওঁ সকলো আধিপত্য আৰু শাসনকৰ্তাবোৰক অপহাৰিত কৰিলে আৰু তেওঁলোকক মুকলিভাৱে প্ৰকাশিত কৰিলে আৰু তেওঁৰ ক্ৰুচৰ যোগেদি তেওঁ বিজয়ৰ শুভযাত্ৰাত তেওঁলোকক চালিত কৰিলে। এতিকে কোনেও আপোনালোকক ভোজনত বা পান কৰাত বা উৎসৱত বা ন জোনত বা বিশ্ৰামবাৰৰ কথাত বিচাৰ নকৰক। এই সকলো ভাবি বিষয়ৰ চাহ মাথোন, কিন্তু প্ৰকৃত সত্য হৈছে খ্ৰীষ্ট। কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূতসকলক কৰা সেৱা কাৰ্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৰিত হ'বলৈ নিদিবা। এনে লোকসকলে নানা দৰ্শনৰ কথাত প্ৰভাৱিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গৰ্বিত হয়, কিন্তু সংস্পৰ্শ আৰু বান্ধনবোৰৰ দ্বাৰাই প্ৰতিপালিত আৰু দৃঢ়ৰূপে সংযুক্ত হোৱা গোটেই শৰীৰ যিজনৰ পৰা ঐশ্বৰিক বৃদ্ধি পাই বাঢ়িছে, সেই মূৰস্বৰূপ খ্ৰীষ্টক অৱলম্বন নকৰে। যদি আপোনালোকে জগতৰ পাপপূৰ্ণ নিয়মবোৰৰ বিশ্বাসত খ্ৰীষ্টৰ সৈতে একেলগে মৰিল, তেনেহ'লে কিয় জগতৰ বিশ্বাসত জীৱন যাপন কৰি বহিভূত হৈ আছে? সেইবোৰক নধৰিবা, নাচাকিবা, নুচুবাও। লোকসকলৰ বাবে এই আজ্ঞা আৰু শিক্ষা সকলো বস্তু ভোগ কৰাৰ দ্বাৰাই ক্ষয় পাবৰ কাৰণেহে হৈছে। এইবোৰ বিধান মানুহে বনোৱা ধৰ্মৰ জ্ঞান আৰু নিজ ইচ্ছাৰ ভজনা, প্ৰতাৰণাপূৰ্ণ নম্ৰতা আৰু শাৰীৰিক দুখ দিয়া, কিন্তু এইবোৰ মাংসৰ অভিলাষ দমন কৰিবলৈ সাৰ্থক নহয়।